আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান, জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ সাংসদ গৌৰৱ গগৈৰ লোকসভাত আহ্বান, নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ অন্তৰ্গত ভকতগাঁৱত পৰহিলৈ প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ 47 অভাৰত 5টা উইকেটৰ বিনিময়ত 328 ৰাণ সংগ্ৰহ। এতিয়া শুনক বিতং বাতৰি। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পূৰ্বে ঘোষণা কৰা 1,00,000 নিযুক্তিৰ ঠাইত বৰ্তমানলৈ 1,40,000 নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়া হ'ল বুলি উল্লেখ কৰি তেওঁ এই সন্দৰ্ভত বিৰোধী পক্ষৰ সমালোচনাকো কটাক্ষ কৰে। অহা দুদিনৰ ভিতৰত পুনৰ 5,000 পদৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এটকাও নোলোৱাকৈ অসম আৰক্ষীত নিযুক্তি দিয়া হৈছে। 3 বছৰ কষ্ট কৰাৰ পাছত মেধাভিত্তিত বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে চাকৰি লাভ কৰিছে বুলি তেওঁ কয়। নতুন আৰক্ষীৰ আইনমতে কাম কৰা অসম প্ৰথমখন ৰাজ্য বুলিও তেওঁ ভাষণত উল্লেখ কৰে।
পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গলেই। আমাৰ বন্ধুসকলক কম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে, আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1,00,000 গৈ 2,00,000 পাই যাবগৈ।
উল্লেখযোগ্য যে আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত 156গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত 5,410গৰাকী প্ৰাৰ্থীৰ লগতে 252গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 5,010গৰাকীয়ে অসম আৰক্ষী, 411গৰাকীয়ে অসম আৰক্ষী অনাতৰ সংগঠন, 361গৰাকীয়ে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, 21গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, 12গৰাকীয়ে কাৰাগাৰ আৰু 3গৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত 3% পদত নিৰ্বাচিত 120গৰাকী প্ৰাৰ্থীক অহা 8 ডিচেম্বৰত পৃথকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। 5,550গৰাকী টেট উত্তীৰ্ণ শিক্ষকক ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে লোকসভাত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ইয়াৰ লগতে তেওঁ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ দাবী তোলে। যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈ কিদৰে কিংবদন্তি শিল্পীগৰাকীৰ মৃত্যু হ'ল সেই সন্দৰ্ভত তদন্ত কৰি শীঘ্ৰেই ন্যায় দিবলৈ তেওঁ আহ্বান জনায়।
I stand in the Parliament of India to pay tribute to one of the greatest sons of our mother Assam, Ohomia I, late Zubin Garg. Late Zubin Garg was a legendary musician. Zubin passed away in Singapore on 19 September when he was due to perform at a function organized by the Government of India, Ministry of External Affairs and the High Commission of India to Singapore. Truly, Assam meant tea, oil, rhinoceros and Zubin Garg. He showed us a vision of Bor Ohom that is free from hate, fear, suspicion and mistrust. Zubin will always be our Kanchanjunga. Today, the people of Assam miss him terribly. We want justice for Zubin Garg. The state government of Assam says that it was a murder. Then we want to know that how, during a program organized by the government of India, a murder was committed on foreign soil. We want justice for Zubin Garg and we request the government of India to give the highest civilian honor to late Zubin Garg. Thank you.
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ তামোলপুৰত মহিলা উদ্যমিতা অভিযানৰ অধীনত 35,000ৰো অধিক মহিলাক চেক বিতৰণ কৰিব। জিলা প্ৰশাসনে এই কাৰ্যসূচীৰ বাবে পথালিকুচিত যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। জিলা প্ৰশাসনৰ বিভিন্ন বিষয়াই সভাস্থলী পৰিদৰ্শন কৰি সকলো প্ৰস্তুতি আৰু ব্যৱস্থাপনা পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট আৰক্ষীৰ অন্তৰ্গত ভকতগাঁৱত পৰহিলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্ৰায় 38 বিঘা ভূমিত থকা 75টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্ৰশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা আজি উকলিছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক 15 দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি অন্য স্থানলৈ ৰাওনা হৈছে। আজি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে অঞ্চলটো পৰিদৰ্শন কৰি দখলকাৰী পৰিয়ালসমূহক শীঘ্ৰেই চৰকাৰী ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়ে। আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণ, সমৰ্পণ তথা তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে সমাজৰ প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰে দিব্যাংগ ব্যক্তিসকলৰ কল্যাণৰ বাবে অহৰ্নিশে কাম কৰি যাব বুলিও প্ৰতিশ্ৰুতি দিছে। ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে হোজাইতো বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। লংকা হাইস্কুলৰ প্ৰাংগণত অভিজ্ঞ চিকিৎসকৰ এটা দলে কেইবাগৰাকীও লোকক চিকিৎসা সেৱা আগবঢ়ায়। পূব নলবাৰী শিক্ষাখণ্ডৰ উদ্যোগত আজি মুকুচি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে বিদ্যালয়খনত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে আজি গুৱাহাটী পৌৰ নিগমে এটা শিবিৰ মুকলি কৰে। এখন সংবাদমেলত পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াই কয় যে 31 ডিচেম্বৰলৈ মুকলি থাকিবলগীয়া এই শিবিৰত ৰাইজে সহজে গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণ পত্ৰ লাভ কৰিব। পূৰ্বে এনে প্ৰমাণ পত্ৰ লাভ কৰাৰ ক্ষেত্ৰত পলম হোৱা বুলি উত্থাপিত অভিযোগসমূহৰ ভিত্তিত এনেধৰণৰ বিশেষ শিবিৰ মুকলি কৰি প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সংবাদমেলত কৰ বৃদ্ধি নকৰাকৈ পৌৰ নিগমে ৰাজ্য সংগ্ৰহৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে সদৰি কৰে। তেওঁ কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা পুঁজি লাভ কৰিবলৈ হলে পৌৰ নিগমে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিব লাগে। এই অনুসৰি অহা বছৰৰ মাৰ্চৰ ভিতৰত 12-13% ৰাজহ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটী মহানগৰীৰ মহৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে পৌৰ নিগমে 40টা যন্ত্ৰৰে ধোৱা দিয়াৰ ব্যৱস্থা কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তদুপৰি নলা নৰ্দমাসমূহত মহৰ কণী ধবংস কৰাৰ বাবে স্প্ৰে মেচিনেৰে ঔষধ স্প্ৰে কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালী বিধানসভা সমষ্টিৰ বুথ পৰ্যায়ৰ এজেণ্টসকলৰ এখন কৰ্মশালাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে আৰু ভোটাৰ তালিকা সংশোধন তথা নিৰ্বাচন সন্দৰ্ভত দিহা পৰামৰ্শ আগবঢ়ায়। জিলা সভাপতি মুকুট কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই কৰ্মশালাত বুথ পৰ্যায়ৰ এজেণ্ট BLA-1ৰ দায়িত্বপ্ৰাপ্ত তথা জিলা সমিতিৰ উপসভাপতি সুৰজিৎ পাটগিৰি আৰু উপসভাপতি নৱ মেধিৰ লগতে মণ্ডল সভাপতি বুথ সভাপতিসকল উপস্থিত থাকে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগৰ দ্বাৰা আজি বিয়লি 3:05 প্ৰচাৰিত বিশেষ প্ৰাসংগিক অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। এই খণ্ডত আপোনালোকে চৰাইদেউ জিলাৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কত মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উৎপল গগৈৰ সৈতে এটা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰে। ভাৰতে ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 359 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 5টা উইকেটৰ বিনিময়ত 358 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ KL ৰাহুলে 66 আৰু ৰবীন্দ্ৰ জাদেজাই 24 ৰাণ কৰি অপৰাজিত হৈ থাকে। ঋতুস্মান গায়কোৱাডে সৰ্বাধিক 105 আৰু বিৰাট কোহলীয়ে 102 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰথমখন এদিনীয়াত ভাৰতে 17 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাটোত সম্প্ৰতি 1-0 অগ্ৰগতি লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ সাংসদ গৌৰৱ গগৈৰ লোকসভাত আহ্বান। নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ অন্তৰ্গত ভকতগাঁৱত পৰহিলৈ প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাক ভাৰতৰ 359 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:00 বজাত।